ইব্ৰী অধ্যায় দুই। এইকাৰণে আমি শুনা বাক্যত অধিককৈ মন দিব লগা হয়, কাৰণ কিজানি ঘাট নাচাপি ঘাটৰ পৰা কেনেবাকৈ ভটিয়াওঁ। কিয়নো দূতবিলাকৰ দ্বাৰাই কোৱা বাক্য যদি দৃঢ় হ'ল আৰু প্ৰত্যেক অপৰাধ আৰু আজ্ঞালংঘনৰ উচিত প্ৰতিফল হ'ল, তেন্তে যি পৰিত্ৰাণ প্ৰথমে প্ৰভুৰ দ্বাৰাই কোৱা হ'ল আৰু শুনাবিলাকৰ দ্বাৰাই আমালৈ দৃঢ় কৰা হ'ল, আৰু আচৰিত চিন, অদ্ভুত লক্ষণ আৰু অনেকবিধ পৰাক্ৰম কাৰ্য আৰু ঈশ্বৰৰ ইচ্ছাৰ দৰে পবিত্ৰ আত্মাৰ বৰ বিলাই দিয়াৰ দ্বাৰাই ঈশ্বৰক কৰ্তৃক সম প্ৰমাণ কৰা হ'ল, সেই মহাপৰিত্ৰাণ আমি অৱহেলা কৰিলে কেনেকৈ সাৰিম? কিয়নো আমি যি ভাবি ৰাজ্যৰ কথা কৈছো তাক তেওঁ দূতবিলাকৰ অধীন কৰা নাই। কিন্তু কোনো এজনে কোনো ঠাইত সাক্ষ্য দি কৈছে,
মানুহনো কি তুমি যে এতিয়া সোঁৱৰণ কৰিছা, আৰু মানুহৰ সন্তানেই বা কি তুমি যে তেওঁলৈ দৃষ্টি কৰিছা? তুমি দূতবিলাকতকৈ তেওঁক অলপহে সৰু কৰিলা, প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুতেৰে তেওঁক বিভূষিত কৰিলা, তোমাৰ হাতে কৰা সকলো বস্তুৰ ওপৰত তেওঁক গৰাকী পাতিলা, আৰু সকলোকে তেওঁৰ ভৰিৰ তলত ৰাখি তেওঁৰ অধীন কৰিলা।
কিয়নো সকলোকে তেওঁৰ অধীন কৰোঁতে তেওঁ তেওঁৰ অনাধীন একোকে এৰা নাই। কিন্তু এতিয়ালৈকে আমি সকলোকে তেওঁৰ অধীন কৰা দেখা নাই, তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল সেই যীশুক দেখিছো, তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুতেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ পায়, এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য। কিয়নো যিজনাৰ কাৰণে আৰু যিজনাৰ দ্বাৰাই সকলো হ'ল, তেওঁ অনেক পুত্ৰক প্ৰতাপলৈ আনোতে যে তেওঁবিলাকৰ পৰিত্ৰাণৰ আদিকৰ্তাক দুখভোগৰ দ্বাৰাই সিদ্ধ কৰে, এইয়ে তেওঁৰ উপযুক্ত আছিল। কাৰণ যিজনে পবিত্ৰ কৰে আৰু যিবিলাকক পবিত্ৰ কৰা হয় সেই সকলো একেজনাৰ পৰাহে হয়, এই কাৰণেই তেওঁবিলাকক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায় কৈছে,
মোৰ ভাইবিলাকৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, মণ্ডলীৰ মাজত তোমাৰ গুণ কীৰ্তন কৰিম।
আকৌ আন ঠাইত কয়,
মই তেওঁতহে ভৰসা কৰিম,
এইয়া চোৱা
মই আৰু মোক ঈশ্বৰে দিয়া শিশু সন্তানবিলাক,
আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগী হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটো, অৰ্থাৎ চৈতানক মৃত্যুৰ দ্বাৰাই অকমান্য কৰিবলৈ, আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ অধীন আছিল তেওঁবিলাকক মুক্ত কৰিবলৈ তেওঁ নিজেও একেদৰে সেই উভয়ৰ ভাগী হ'ল। কাৰণ বাস্তৱিক তেওঁ দূতবিলাকৰ উপকাৰ নকৰি আব্ৰাহামৰ বংশৰ উপকাৰ কৰিলে। এইকাৰণে মানুহবিলাকৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ঈশ্বৰ সম্বন্ধীয় বিষয়ত তেওঁ যেন দয়ালু আৰু বিশ্বাসী মহাপুৰোহিত হয়, এইকাৰণে সকলো বিষয়তে ভাইবিলাকৰ নিচিনা হোৱা তেওঁৰ উচিত আছিল। কিয়নো তেওঁ নিজে পৰীক্ষিত হৈ দুখ ভোগ কৰাতে তেওঁ পৰীক্ষা পোৱাবিলাকৰ উপকাৰ কৰিবলৈ সমৰ্থ হৈছে।